मैं नहीं।
हेलो हेलो ओबीपोट्टा
कौन
ओबीपोट्टा
कौन है
ए मैं लखीमपुर पर कोई आसु ए आपुने अलग हेरी कोक ना मुक लोग ए रूपोर कथा तो कोकसन
ए तरीका की मैं रूपोर कथा तो कोबो लगे रूपोर पैसा जा तो जिखी दो যিখিনি বেংকত পইচা আছে যিখিনি দেখ ৰাখ বাকীখিনি যিখিনি খাচিব মন আছে যাই পেলাই ৰূপ এসোপা কিন্তু তলত থৈ দিয়া পুতি পেলাই দা
মানে মই বুজি পোৱা নাই ভালকে আপুনি একবাৰ বুজাই দিয়ক না
কি বুজিব লগাটো আছে সিহঁতে ৰূপ আজি এশ ত্ৰিশ বছৰৰ
পৰা এবাৰ কৈ দিয়ক না
এশ ত্ৰিশ বছৰৰ পৰা ৰূপৰ দাম কম কৰি আছে ৰাতি ৰাতি সদায় সদায় ৰাতি ৰাতি সিহঁতে পেপাৰৰ কণ্ট্ৰেক্ট বিলাক মাৰে মাৰি পেলাই ৰূপৰ প্ৰাইচ তলত ৰাখে এইখন হল আমেৰিকা এইটো কৰি আছে আজি এশ ত্ৰিশ বছৰৰ পৰা কমচে কম মোৰ মতে সাধাৰণতে তহঁতৰ হেৰি পৰ কথা মোৰ মতে এজন মানুহৰ হাতত এক কেজি ৰূপটো মিনিমাম থাকিব লাগে এতিয়া এক কেজি তই ক'ৰ পৰা কিনিবি এক কেজি কমচে কম তোৰ সত্তৰ আশী হাজাৰ টকা লাগিব তই নোৱাৰ তই এতিয়া আধা কেজি কিন আধা কেজি যদি নোৱাৰ দুশ পঞ্চাছ গ্ৰাম কিন মুঠতে ৰূপ অলপ কিন কোন এই গাড়ী চলালে ইঞ্চুৰেঞ্চ কিনিব লাগে নহয় লাগে নালাগে অ তহঁতৰ তহঁতৰ এনেকুৱা এটা অৱস্থা এটা হবলৈ গৈ আছে তাৰ ইঞ্চুৰেঞ্চ পলিচি হ'ল ৰূপ অলপ ৰূপ কিনি গাঁত খাদি পুতি থ যা মোৰ কথা শুনবি তই আৰু সকলোকে অলপ চলপ কোনোবাই যদি পাৰ এক কেজি কিন কোনোবাই যদি সামৰ্থ আছে দুই কেজি কিন মোৰতো কিছুমান ল'ৰা আছে বিশ কেজিলৈকে কিনি থৈ দিছে
কি কয়
অ মোৰ গ্ৰুপৰ ল'ৰা আছে বিশ কেজি কিনি থৈ দিছে
মানে পুৰা পিছত মানে পুৰা আমাৰ পুৰা প্ৰফিট হৈ যাব ন
প্ৰফিট নহয় প্ৰফিট নহয় পেপাৰৰ পইচা সোপা এটা ৰাতিতে নোহোৱা হ'ব
হে
তোক মনত আছে দুহেজাৰ ষোল্ল চনৰ আঠ নৱেম্বৰৰ দিনা কিবা এটা ঘটনা ঘটিছিলে পাঁচশ টকীয়া নোট আৰু এহেজাৰ টকীয়া নোটখন নোহোৱা কৰিছিলে মনত আছে দে আজিলৈকে তোৰ হাতত এহেজাৰ টকীয়া নোটখন আছিল পিছদিনা সেই এহেজাৰ টকীয়া নোটত একো ভেলু নোহোৱা হৈ গ'ল হ'ল দে অ তহঁতত যিমান পেপাৰৰ পইচা আছে ভাৰত বুলি নহয় গোটেই বিশ্বৰ কাগজৰ পইচা এক মুহূৰ্তত উৰি যাব তাকে কৈ আছো কেলা